গণনা পুস্তক ন অধ্যায়। চিনয় অৰণ্যত নিষ্ঠাৰ পৰ্ব পালন কৰা, যাত্ৰা কৰা নিয়ম। ইজৰাইল লোক মিছৰ দেশৰ পৰা ওলাই অহাৰ পাছত দ্বিতীয় বছৰৰ প্ৰথম মাহত চিনয় মৰুভূমিত জিহুৱাই মুচিক কলে। তেওঁ কলে, ইজৰাইলৰ সন্তানসকলে নিৰূপিত সময়ত নিষ্ঠাৰ পৰ্ব পালন কৰিব লাগে। এই মাহৰ চতুৰ্দশ দিনা সন্ধ্যা পৰত নিৰূপিত সময়ত তোমালোকে তাক বছৰি পালন কৰিবা, আৰু ইয়াৰ সম্বন্ধে ইয়াৰ নিয়ম নীতি অনুসৰণ কৰা আৰু সকলো আজ্ঞাবোৰ পালন কৰি ইয়াক তোমালোকে ধৰি ৰাখিবা। তেতিয়া মুচিয়ে ইজৰাইলৰ সন্তানসকলক নিষ্ঠাৰ পৰ্ব পালন কৰিবলৈ আজ্ঞা দিলে। তেতিয়া তেওঁলোকে প্ৰথম মাহৰ চতুৰ্দশ দিনা সন্ধ্যা পৰত চিনয় মৰুভূমিত নিষ্ঠাৰ পৰ্ব পালন কৰিলে। জিহুৱাই মুচিক দিয়া আজ্ঞাৰ দৰেই ইজৰাইলৰ সন্তানসকলে সেই সকলোকে কৰিলে। কিন্তু কিছুমান লোকে মানুহৰ হচুই অসুচি হোৱা হেতুকে সেইদিনা নিষ্ঠাৰ পৰ্ব পালন কৰিব নোৱাৰিলে। সেইবাবে তেওঁলোকে সেইদিনা মুচি আৰু হাৰুণৰ গুৰিলৈ গ'ল। সেই লোকসকলে তেওঁক ক'লে, আমি মানুহৰ হচুই অসুচি হলো, ইজৰাইলৰ সন্তানসকলৰ মাজত নিৰূপিত সময়ত জিহুৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰিবলৈ আমি কিয় বঞ্চিত হ'ম? তাতে মুচিয়ে তেওঁলোকক ক'লে, তোমালোক অলপ ৰবা, তোমালোকৰ বিষয়ে জিহুৱাই কি আজ্ঞা দিয়ে তাক শুনো। পাছত জিহুৱাই মুচিক ক'লে, তেওঁ ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, ক'বা তোমালোকৰ মাজত নাইবা তোমালোকৰ ভাবি বংশৰ মাজত যদি কোনোৱে হচুই অসুচি হয় বা দূৰ বাটত পথিক হৈ থাকে, তথাপিও তেওঁ জিহুৱাৰ নিষ্ঠাৰ পৰ্ব পালন কৰিব লাগিব। দ্বিতীয় মাহৰ চতুৰ্দশ দিনা সন্ধ্যা পৰত তেওঁলোকে তাক পালন কৰিব। তেওঁলোকে খমিৰ নিদিয়া পিঠা আৰু তিতা শাকেৰে নিষ্ঠাৰ পৰ্ব বলি খাব। ৰাতিপুৱালৈকে তাৰ একোকে অৱশিষ্ট নাৰাখিব আৰু কোনো হাড় নাভাঙিব। তেওঁলোকে নিষ্ঠা পৰ্বৰ সকলো বিধি অনুসাৰে তাক পালন কৰিব। কিন্তু যিকোনোৱে হুচি হৈ থাকে আৰু পথিকো নহয়, কিন্তু তেওঁ যদি নিষ্ঠাৰ পৰ্ব পালন কৰিবলৈ হেলা কৰে, তেন্তে সেই মানুহ নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব, কাৰণ নিৰূপিত সময়ত জিহুৱাৰ উদ্দেশ্যে উপহাৰ নিদিয়াত তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব লাগিব। আৰু কোনো বিদেশী লোকে তোমালোকৰ মাজত প্ৰৱাসী হৈ থাকি জিহুৱাৰ উদ্দেশ্যে যদি নিষ্ঠা পৰ্ব পালন কৰিব খোজে, তেন্তে তেওঁ নিষ্ঠাৰ পৰ্বৰ বিধিমতে আৰু তাৰ শাসন প্ৰণালী অনুসাৰে তাক পালন কৰিব। স্বদেশত জন্মা দুয়োৰো বাবে তোমালোকৰ একেটা বিধি হ'ব। আৰু যিদিনা আবাস স্থাপন কৰা হ'ল, সেইদিনা মেঘে সেই আবাস, সেই সাক্ষ্য ফলি থকা তম্বুৰ ঢাকি ধৰিলে, আৰু সন্ধ্যা বেলাৰ পৰা ৰাতিপুৱালৈকে সেই আবাসৰ ওপৰত তাক জুই যেন দেখা গৈছিল। এইদৰে সদায় আছিল, মেঘে তাক ঢাকিছিল আৰু ৰাতি জুইৰ নিচিনা দেখা গৈছিল। পাছে তম্বুৰ ওপৰৰ পৰা সেই মেঘ ওপৰলৈ নিয়া হ'লে ইজৰাইলৰ সন্তানসকলে যাত্ৰা কৰে, আৰু সেই মেঘ যি ঠাইত ৰখে ইজৰাইলৰ সন্তানসকলেও সেই ঠাইতে চাউনি পাতি থাকে। জিহুৱা আজ্ঞা অনুসাৰে ইজৰাইলৰ সন্তানসকলে যাত্ৰা কৰে আৰু তেওঁ আজ্ঞাৰ দৰেই চাউনি পাতি থাকে। সেই মেঘ যেতিয়ালৈকে আবাসৰ ওপৰত থাকে তেতিয়ালৈকে তেওঁলোক চাউনিত থাকে, আৰু সেই মেঘে যেতিয়া আবাসৰ ওপৰত বহু দিন ধৰি থাকে তেতিয়া ইজৰাইলৰ সন্তানসকলেও যাত্ৰা নকৰি জিহুৱাৰ উদ্দেশ্যে যি কৰিবলগীয়া তাকে কৰে। আৰু সেই মেঘ কোনো কোনো সময়ত আবাসৰ ওপৰত অলপ দিন থাকে। তেনেস্থলত জিহুৱাৰ আজ্ঞামতে তেওঁলোকে চাউনিত থাকে আৰু জিহুৱাৰ আজ্ঞামতে যাত্ৰাও কৰে। আৰু কোনো কোনো সময়ত মেঘ সন্ধ্যা পৰৰ পৰা ৰাতিপুৱালৈকে থাকে, আৰু ৰাতিপুৱা ওপৰলৈ নিয়া হ'লে তেওঁলোকে যাত্ৰা কৰে। দিনত কি ৰাতিয়েই হওক, মেঘ ওপৰলৈ নিয়া হ'লেই তেওঁলোকে যাত্ৰা কৰে। দুদিন বা এমাহ নাইবা এবছৰ হওক, যিমান দিন আবাসৰ ওপৰত মেঘে ৰখি থাকে, ইজৰাইলৰ সন্তানসকলেও সিমান দিন যাত্ৰা নকৰি চাৰণিত থাকে। কিন্তু তাক ওপৰলৈ নিয়া হলেই তেওঁলোকে যাত্ৰা কৰে। যিহুৱাৰ আজ্ঞামতেই তেওঁলোকে চাৰণিত থাকে আৰু যিহুৱাৰ আজ্ঞামতেই যাত্ৰাও কৰে। এইদৰে মুচিৰ যোগেদি দিয়া যিহুৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে যিহুৱাৰ উদ্দেশ্যে কৰিবলগীয়া কাৰ্য কৰে।